এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ঋতুস্মিতা তামুলী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত, ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দল দুটাৰ তাৰকা প্ৰচাৰকসকলক নিৰ্বাচনী আৰ্হিৰ আচৰণ বিধি উলংঘা হ'বলগীয়া মন্তব্য কৰাৰ পৰা বিৰত থকাৰ সকিয়নি দিয়াৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ জাৰি, অহা 4 জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ 14টা সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ, প্ৰচণ্ড গৰমৰ বাবে যোৰহাট আৰু লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হ'বলগীয়া এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুখামুখি। দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশত আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ বস্তিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শ্ৰাৱস্তিত আন এখন ৰাজহুৱা সভাতো অংশ লয়। বস্তিত আয়োজিত সভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে NDA চৰকাৰে দেশখনক অৰ্থনৈতিক উন্নয়নৰ শিখৰলৈ লৈ যাবলৈ সমৰ্থ হৈছে। তেওঁ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীক পাকিস্তানৰ প্ৰতি সহানুভূতিশীল বুলি সমালোচনা কৰে। তেওঁ লগতে লোকসভা নিৰ্বাচনৰ প্ৰথম 5টা পৰ্যায়ৰ ভোটদানে NDA চৰকাৰক পুনৰ ক্ষমতালৈ অনাৰ পথ প্ৰশস্ত কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে পশ্চিম দিল্লীৰ দ্বাৰকাত নিৰ্বাচনী সমাৱেশতো অংশ লয়। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি পশ্চিমবংগত প্ৰচাৰ চলায়। আজি দিনৰ ভাগত শ্ৰীনাড্ডাই উত্তৰ 24 পৰগণাৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ হাওৰা জিলাৰ শিমুলপুৰত আয়োজিত জনসভাত ভাষণ দিয়ে। তেওঁ কলকাতা উত্তৰত আন এখন জনসভাত অংশ লোৱাৰ লগতে বিয়লি হুগলীত এখন প্ৰচাৰ সভাত অংশ লয়। দলৰ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি পশ্চিমবংগত প্ৰচাৰ চলায়। তেওঁ কান্থি লোকসভা সমষ্টিৰ ইটাবেৰিয়াত প্ৰচাৰ চলোৱাৰ লগতে খাটাল, দেউৰা আৰু পুৰুলীয়াত প্ৰচাৰ সভাত ভাষণ দিয়ে। দলৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঝাৰখণ্ডত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক প্ৰদান কৰা প্ৰতিটো ভোটেই সুপ্ৰশাসনৰ প্ৰতিশ্ৰুতি দিয়ে বুলি উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে দুৰ্নীতিৰ বাহিৰে কোনো নতুনত্ব আনিবলৈ সমৰ্থ নহয়। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি ঝাৰখণ্ডৰ গোড্ডাত নিৰ্বাচনী সমাৱেশত অংশ লয়। নিজৰ ভাষণত নেত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ জনসাধাৰণে IMDA মিত্ৰজোঁটক জয়ী কৰোৱাৰ বাবে সংকল্প লৈছে বুলি মন্তব্য কৰে। নেত্ৰীগৰাকীয়ে সপ্তম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া বাৰাণসীৰ দলীয় প্ৰাৰ্থীৰ বাবে 25 মে'ত এটা ৰোড শ্বত অংশ ল'ব। শ্ৰীমতী গান্ধীয়ে বাৰাণসীত ইয়াৰ পূৰ্বেও প্ৰচাৰ চলাইছে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু নেতা ৰাহুল গান্ধীয়েও আজি নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। সপ্তম পৰ্যায়ত অহা 1 জুনত দেশৰ 8খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 57টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে এই পৰ্যায়ৰ বাবে 2,105গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পঞ্জাৱত সৰ্বাধিক 598খন মনোনয়ন 13টা সমষ্টিৰ বাবে দাখিল কৰা হৈছিল। আনহাতে উত্তৰ প্ৰদেশত 13টা সমষ্টিৰ বাবে 495খন মনোনয়ন দাখিল হৈছিল। সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ আসনৰ লগতে পশ্চিমবংগৰ 9খন, বিহাৰৰ 8, ওড়িশাৰ 6, হিমাচল প্ৰদেশৰ 4, ঝাৰখণ্ডৰ 3 আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ 1খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা 4 জুনত ভোটগণনা অনুষ্ঠিত হ'ব। দেশৰ নিৰ্বাচন আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দল দুটাৰ তাৰকা প্ৰচাৰকসকলক নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা হ'বলগীয়া মন্তব্য কৰাৰ পৰা বিৰত থকাৰ সকিয়নি দিবলৈ নিৰ্দেশ জাৰি কৰিছে। দুয়োগৰাকী নেতালৈ পৃথকে প্ৰেৰণ কৰা পত্ৰত আয়োগে কয় যে কোনো দল নাইবা প্ৰাৰ্থীয়ে সাম্প্ৰদায়িক বিবাদ সৃষ্টিকাৰী নাইবা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা থকা মন্তব্য কৰিব নোৱাৰিব। আয়োগে শ্ৰীনাড্ডাক তেওঁৰ দলৰ তাৰকা প্ৰচাৰকসকলক সমাজত ভাঙোন সৃষ্টিকাৰী বক্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়াৰ বাবে নিৰ্দেশ দিছে। তদুপৰি শাসনাধিষ্ঠিত বিজেপিক নিৰ্বাচনী প্ৰচাৰৰ নীতি নিয়ম অনুসৰণ কৰি প্ৰচাৰ চলোৱাৰ লগতে ভাৰতবৰ্ষৰ সম্পৃক্ত আৰু স্পৰ্শকাতৰ জনগাঁথনিৰ দিশলৈ লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে। একেদৰে আয়োগে কংগ্ৰেছ দলৰ তাৰকা প্ৰচাৰকসকলক ভাৰতৰ সংবিধান সন্দৰ্ভত আপত্তিজনক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়ে। নিৰ্বাচনৰ গোটেই সময়ছোৱাত প্ৰাৰ্থী তথা দলীয় নেতাসকলক নীতি নিৰ্দেশনা অনুসৰণ কৰি চলিবলৈও আয়োগে নিৰ্দেশ দিছে। অহা 4 জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ 14টা সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীত ভোটগণনাকাৰী বিষয়াসকলৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আজি অনুষ্ঠিত হয়। 14খন ভোটগণনা মেজৰ জৰিয়তে হাতিঙিমাৰীৰ 347টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণৰ ইভিএমৰ ভোটসমূহ গণনা কৰা হ'ব। মৰিগাঁও জিলা প্ৰশাসনে অলপতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভোটগণনা কাৰ্য নিয়াৰিকৈ চলাই নিয়াৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে ৰাজ্যিক নিৰ্বাচন আয়োগে 4 জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। আনহাতে ৰাজ্যখনৰ 14টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা 143গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ 50টা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ষ্ট্ৰংৰুমসমূহত 3-তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থানদ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত 6গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ 5টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে দ্বিতীয় পৰ্যায়ত 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও 61গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে ৰাজ্যখনৰ 14টা সমষ্টিৰ বাবে হ'বলগীয়া 3টা পৰ্যায়ত ভোটগ্ৰহণৰ কোনো এটা পৰ্যায়তে কোনো কাৰণত পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহল। এইবাৰ ভোটগ্ৰহণ সম্পূৰ্ণ নিয়াৰিকৈ সম্পন্ন হয় বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এয়াৰ এপ, আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @airnews_ghy যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ আলোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা প্ৰশাসন, তথ্য আৰু জনসংযোগ, জলসিঞ্চন, নগৰ উন্নয়ন, কৃষি, মীন বিভাগ আদিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। এই সন্দৰ্ভত পশুপালন বিভাগৰ দ্বাৰা গাহৰি পালকসকলৰ মাজত জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা, বৈজ্ঞানিক পদ্ধতিত গাহৰি পালন কৰা, গাহৰিৰ অস্বাভাৱিক জ্বৰ তথা অন্যান্য লক্ষণসমূহ দেখা দিলে বিভাগীয় কৰ্তৃপক্ষক জনাবলৈ আহ্বান জনোৱা হয়। এই সভাত বন সংৰক্ষণ আৰু শিক্ষা বিভাগক ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু অতিৰিক্ত জিলা আয়ুক্ত নন্দিতা বৰুৱাকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থকা এই সভাত নগৰ সমিতিসমূহক প্ৰদূষিত পানীৰ নিষ্কাশন আৰু বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুস্মিতা তামুলীৰ পৰা।
প্ৰচণ্ড গৰমৰ বাবে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। অহা 1 জুনৰ পুৱা 8 বজাৰ পৰা প্ৰতিখন বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হ'ব। আনহাতে প্ৰাথমিক পৰ্যায়ত 12:30 বজালৈ, মধ্য প্ৰাথমিকত 1 বজালৈ, উচ্চ আৰু উচ্চ মাধ্যমিকত 1:30 বজালৈ পাঠদান চলিব। লখিমপুৰ জিলা প্ৰশাসনেও গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত বিদ্যালয়সমূহৰ পাঠদানৰ সময় সালসলনি কৰিছে। জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনা মৰ্মে কাইলৈৰ পৰা নতুন সময় কাৰ্যকৰী কৰা হ'ব। এই অনুসৰি বিদ্যালয়সমূহৰ নিম্ন প্ৰাথমিক শ্ৰেণীসমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰা দিনৰ 12 বজালৈ, মধ্য আৰু উচ্চ প্ৰাথমিক শ্ৰেণীসমূহত 7:30 বজাৰ পৰা দিনৰ 12:30 বজালৈ তথা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহত পুৱা 7:30 বজাৰ পৰা দিনৰ 1 বজালৈ পাঠদান কৰা হ'ব। গোলাঘাট জিলাৰ বোকাখাটৰ কৃষকসকলে চলিত বছৰত 5,24,00,000 টকাৰ ৰঙালাওৰ বহিৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিছে। বিগত বছৰত বোকাখাটৰ কৃষকসকলে 2 কোটি টকা মূল্যৰ ৰঙালাও প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। কৃষিমন্ত্ৰী অতুল বৰাৰ তত্বাৱধানত ৰাজ্যৰ কৃষি বিভাগে এই কৃষকসকলৰ দ্বাৰা উৎপাদন কৰা ৰঙালাও বহিৰাজ্যলৈ প্ৰেৰণ কাৰ্যৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষকসকলক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে অসমত স্বনিৰ্ভৰশীলতাৰ বাবে বিভিন্ন ইতিবাচক কৰ্মক্ষেত্ৰ আছে। কৰ্মস্পৃহা আৰু উদ্যমেৰে আগবাঢ়িলে এই ক্ষেত্ৰসমূহৰ পৰা অসমে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে বুলিও মন্তব্য কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ ৰঙিয়াৰ গৰকাৰ বাসভৱনত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াত বড়োৰ ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। পাছত সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ত শ্ৰীসোণোৱালে কয় যে শিক্ষা আৰু ৰাজহ মন্ত্ৰী হিচাপে প্ৰয়াত বড়োৱে সততাৰে যি কাম কৰি গল সেয়া আজিৰ ৰাজনীতিকৰ বাবে অনুকৰণীয়। তেওঁৰ কৰ্মৰাজি জনসাধাৰণৰ মনত সদায় সজীৱ হৈ থাকিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ আজি সামৰণি পৰিছে। মহাবিদ্যালয়খনৰ পৰিৱেশ কোষৰ উদ্যোগত আয়োজিত এই দুদিনীয়া কৰ্মশালাত পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন, প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, কেঁচুসাৰ প্ৰস্তুতকৰণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা আদি বিষয়ত আলোচনা কৰা হয়। জিলা উন্নয়ন আয়ুক্ত মীনাক্ষী পাৰ্মেই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা কৰ্মশালাখনত কেইবাগৰাকীও সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তদুপৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে পৰিৱেশ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে কিদৰে আগবাঢ়িব পাৰি সেই বিষয়েও আলোচনা কৰা হয়। খাদ্য সুৰক্ষা বিভাগে আজি গুৱাহাটীৰ মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচী বজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি দলটোৱে বিক্ৰী কৰা আমৰ নমুনা সংগ্ৰহ কৰি কাৰ্বাইডৰ উপস্থিতি পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক নডেল বিষয়া অধীৰ শৰ্মাই জনায় যে কাৰ্বাইডৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস উপলক্ষে আজি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৰহাট জিলাৰ প্ৰিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দিনজোৰা কাৰ্যসূচী আয়োজন কৰে। এই কাৰ্যসূচীত স্থানীয় ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এখন সভা অনুষ্ঠিত কৰা হয়। সভাত প্ৰতিষ্ঠানখনৰ জ্যেষ্ঠ বিজ্ঞানীসকলে জৈৱ বৈচিত্ৰ সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিমূলক বক্তব্য আগবঢ়ায়। আনহাতে যোৰহাট পৰিৱেশ মঞ্চয়েও আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস পালন কৰে। ইফালে এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ উদ্যোগত আজি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। মহানগৰীৰ দীপৰ বিলত অনুষ্ঠিত এই কাৰ্যসূচীত মূক বিনিময়েৰে জৈৱ বৈচিত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে উপস্থাপন কৰা হয়। অনুষ্ঠানত খণ্ড বন বিষয়া ধনেশ্বৰ দলৈ, সমাজকৰ্মী প্ৰমোদ কলিতাৰ লগতে শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত ব্যক্তিসকল উপস্থিত থাকে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়া আৰু চক্ৰ বিষয়াসকল উপস্থিত থকা এই বৈঠকত বাৰিষাকালত হ'ব পৰা সাম্ভাব্য বান পৰিস্থিতি সম্পৰ্কত আলোচনা কৰা হয়। সভাখনত দৃশ্য শ্ৰাব্য মাধ্যমৰ জৰিয়তে জিলাখনৰ দুৰ্যোগ প্ৰশমনৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাসমূহ উপস্থাপন কৰা হয়। সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব সত্যজিৎ চেতিয়াই জিলাখনত গ্ৰহণ কৰা বান কৰ্ম পৰিকল্পনা সম্পৰ্কত বুজ লয় আৰু আদৰ্শ সাহায্য শিবিৰবোৰত সকলো ব্যৱস্থা সুপৰিকল্পিতভাৱে গঢ়ি তোলা আৰু সাজোগ ৰখাৰ বাবে পৰামৰ্শ আগবঢ়ায়। তেওঁ চক্ৰ বিষয়াসকলক বানপানী হোৱা স্থানসমূহ আগতীয়াকৈ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ লগত জড়িত কৰ্মবাহিনীৰ সভাসমূহ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি জলসম্পদ আৰু লোক নিৰ্মাণ পথ বিভাগৰ পৰা ৰাস্তা ঘাট মথাউৰি আদিৰ স্থিতি সম্পৰ্কত বুজ লয়। তদুপৰি বানপানীৰ সময়ত প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য, ঔষধ আদি মজুতকৰণ সম্পৰ্কীয় নিৰ্দিষ্ট বিভাগৰ পৰা বুজ লয়। ভাৰতীয় জনতা পাৰ্টীয়ে আম আদমী পাৰ্টী আৰু দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আম আদমী পাৰ্টীৰ নেতৃত্বই অভিযোগ উত্থাপন কৰিছে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ভাষণ দি দলটোৱে জ্যেষ্ঠ নেত্ৰী আতিশীয়ে কয় যে দেশৰ ৰাজনীতিৰ জলসংকট সৃষ্টি কৰাৰ উদ্দেশ্যে বিজেপিয়ে দিল্লীলৈ পানী বোৱাই অনাৰ পথ ৰোধ কৰিছে। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰা দলটো শুকুৰবাৰে হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হ'ব। দেশৰ লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত, ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দলৰ দুটা তাৰকা প্ৰচাৰকসকলক নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা হ'বলগীয়া মন্তব্য কৰাৰ পৰা বিৰত থকাৰ সকিয়নি দিয়াৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ জাৰি। অহা 4 জুলাইত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ 14 সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ। প্ৰচণ্ড গৰমৰ বাবে যোৰহাট আৰু লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হ'বলগীয়া এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুখামুখি।